এয়া আকাশবাণী গুৱাহাটী। আজি পুৱাৰ আঞ্চলিক বাতৰিৰ খাই খাই বাতৰিৰ ভিতৰত আছে ডিব্ৰুগড় জিলাৰ পৰা সশস্ত্ৰ বাহিনীৰ বিশেষ ক্ষমতা আইন প্ৰত্যাহাৰ, তিনিচুকীয়া, চৰাইদেউ আৰু শিৱসাগৰ জিলাত আইনৰ ম্যাদ আৰু ছমাহলৈ বৃদ্ধি, ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনী প্ৰচাৰৰ আজি বিয়লি 3 বজাত সামৰণি, দেশৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত ঈদ উল ফিতৰ উদযাপন, মছজিদ ঈদগাহত সমূহীয়া নামাজ, বডফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ জন্মদিন উপলক্ষে আজি ৰাজ্যজুৰি ছাত্ৰ দিৱস পালন, আৰু গুৱাহাটীৰ বৰ্ষাপাৰা ষ্টেডিয়ামত কালি অনুষ্ঠিত IPL ক্ৰিকেট প্ৰতিযোগিতাত চেন্নাই ছুপাৰ কিংছৰ বিৰুদ্ধে ৰাজস্থান ৰয়েলছৰ জয়লাভ। নমস্কাৰ, বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী আৰু মোৰ সৈতে আছে জিন্তি ৰাণী ডেকা। এতিয়া শুনক বিতং বাতৰি। কেন্দ্ৰীয় চৰকাৰে অসমৰ ডিব্ৰুগড় জিলাৰ পৰা সশস্ত্ৰ বাহিনীৰ বিশেষ ক্ষমতা আইন 1958 কাইলৈৰ পৰা প্ৰত্যাহাৰৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। যোৱা 24 মাৰ্চত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে অসম চৰকাৰক এই বিষয়ে জনাই আনুষ্ঠানিকভাৱে পত্ৰ প্ৰেৰণ কৰে। অসম চৰকাৰৰ গৃহ আৰু ৰাজনৈতিক বিভাগে কালি সন্ধিয়া এই সম্পৰ্কত জাৰি কৰা অধিসূচনা অনুসৰি ৰাজ্যখনৰ চৰাইদেউ, শিৱসাগৰ আৰু তিনিচুকীয়া জিলাত সশস্ত্ৰ বাহিনীৰ বিশেষ ক্ষমতা আইনৰ ম্যাদ কাইলৈৰ পৰা আৰু ছমাহলৈ বৃদ্ধি কৰা হৈছে। ডিব্ৰুগড় জিলাৰ পৰা আইনখন সম্পূৰ্ণৰূপে প্ৰত্যাহাৰ কৰা হৈছে। উল্লেখযোগ্য যে অসম চৰকাৰে নিষিদ্ধ উগ্ৰপন্থী সংগঠন আলফাৰ স্বাধীনপন্থী গোটে ৰাজ্যখনৰ বিভিন্ন জিলাত সক্ৰিয় হৈ থকা আৰু কুটাঘাতমূলক কাৰ্যকলাপ অব্যাহত ৰখা বুলি কেন্দ্ৰলৈ প্ৰতিবেদন পঠিয়াইছিল আৰু উজনি অসমৰ তিনিচুকীয়া, শিৱসাগৰ আৰু চৰাইদেউ জিলাকহে অশান্ত অঞ্চল হিচাপে পৰৱৰ্তী ছমাহলৈ গণ্য কৰিবলৈ অনুৰোধ জনাইছিল। এই অনুসৰি কেন্দ্ৰীয় চৰকাৰে এই সম্পৰ্কত আনুষ্ঠানিক অধিসূচনা জাৰি কৰাৰ পাছত অসম চৰকাৰৰ গৃহ আৰু ৰাজনৈতিক বিভাগে কালি এই সম্পৰ্কত অসমৰ ৰাজ্যপালৰ হৈ অধিসূচনা জাৰি কৰে। একেদৰে মণিপুৰৰ 13খন আৰক্ষী থানা এলেকা বাদ দি সমগ্ৰ ৰাজ্যখনত পৰৱৰ্তী ছমাহৰ বাবে সশস্ত্ৰ বাহিনীৰ বিশেষ ক্ষমতা আইন বলবৎ ৰখাৰ বাবে গৃহ মন্ত্ৰালয়ে সিদ্ধান্ত গ্ৰহণ কৰিছে। অৰুণাচল প্ৰদেশ আৰু নাগালেণ্ডতো এই সময়ছোৱাত আইনখন বলবৎ কৰাৰ কথা গৃহ মন্ত্ৰালয়ে এটা বিবৃতিত প্ৰকাশ কৰিছে। ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনী প্ৰচাৰৰ আজি সামৰণি পৰিব। পৰহিলৈ হ'বলগীয়া পৰিষদৰ নিৰ্বাচনৰ প্ৰচাৰৰ অন্তিম দিনটোত আজি শাসক বিৰোধী আটায়ে নিজ নিজ প্ৰাৰ্থীৰ হৈ প্ৰচাৰ অভিযান চলাব। বিজেপি, অসম গণ পৰিষদ আৰু ৰাভা হাছং যৌথ সংগ্ৰাম সমিতিৰ প্ৰাৰ্থীৰ হৈ মন্ত্ৰী পীয়ুষ হাজৰিকাই আজি বিভিন্ন স্থানত প্ৰচাৰ চলাব। একেদৰে কংগ্ৰেছৰ প্ৰাৰ্থীৰ হৈও দলীয় নেতৃত্বই বিভিন্ন স্থানত প্ৰচাৰ চলাই ভোটদাতাক আকৰ্ষণৰ চেষ্টা চলাব। বিয়লি 3 বজাত প্ৰচাৰৰ সামৰণি পৰিব। কেন্দ্ৰীয় মন্ত্ৰী তথা বিজেপিৰ জ্যেষ্ঠ নেতা সৰ্বানন্দ সোণোৱাল, বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই কালি বামুণীগাঁও পৰিষদীয় সমষ্টিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী অজিত ৰাভাৰ হৈ প্ৰচাৰ চলায়। উল্লেখযোগ্য যে গোৱালপাৰা জিলাৰ 19টা আৰু কামৰূপ জিলাৰ 14টা সমষ্টিত পৰহিলৈ নিৰ্বাচন অনুষ্ঠিত হ'ব। পৰিষদৰ 40খন আসনৰ ভিতৰত 4খনৰ বাবে সদস্য মনোনীত কৰা হয়। 3খনত NDAৰ প্ৰাৰ্থী 3গৰাকী বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়ী হৈছে। 4 এপ্ৰিলত নিৰ্বাচনৰ ফলাফল ঘোষণা কৰা হ'ব। বিশ্বনাথত আজি ৰাজ্য চৰকাৰৰ বহুমুখী বিকাশৰ অংশস্বৰূপে বিভিন্ন অভিলাষী প্ৰকল্পৰ আধাৰশিলা আৰু উদ্বোধনী অনুষ্ঠানৰ আয়োজন কৰা হৈছে। দুদিনীয়া ভ্ৰমণসূচীৰে বিশ্বনাথত উপস্থিত হ'বলগীয়া মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব। মন্ত্ৰী অশোক সিংহাল, যোগেন মোহন, অসম ৰাজ্যিক পৰিবহণ নিগমৰ অধ্যক্ষ পল্লৱ লোচন দাস, সাংসদ ৰঞ্জিত দত্ত, বিধায়ক প্ৰমোদ বৰঠাকুৰ, উৎপল বৰা আৰু দিগন্ত ঘাটোৱাৰেও এই কাৰ্যসূচীত অংশ ল'ব। এই সন্দৰ্ভত আমাৰ বিশ্বনাথৰ সংবাদদাতা অম্লান কাশ্যপ সাহাই এইদৰে কয়।
আজি বিশ্বনাথত উপস্থিত হ'ব অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা। পূৰ্বে ঘোষণা কৰা কেইবাটাও অভিলাষী প্ৰকল্পৰ শুভ উদ্বোধন কৰাৰ লগতে কেইবাটাও নতুন প্ৰকল্পৰ শিলান্যাস কৰাৰ উদ্দেশ্যে অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি উপস্থিত হ'ব বিশ্বনাথত। কাৰ্যসূচী অনুসৰি পুৱা 11 বজাত বিশ্বনাথৰ ফলফলিত স্বয়ংক্ৰিয় পৰীক্ষা কেন্দ্ৰৰ শুভ উদ্বোধন কৰিব মুখ্যমন্ত্ৰীগৰাকীয়ে। ইয়াৰ পিছতেই পোনে পোনে 11:30 বজাত বিশ্বনাথ ঘাট নদীদ্বীপ উমাতুমুনি সংযোগী ৰোপৱেৰ আধাৰশিলা স্থাপন কৰিব। ইয়াৰ পিছতেই দুপৰীয়া 12 বজাত বিশ্বনাথৰ কমলাকান্ত ক্ষেত্ৰত ৰাজহুৱা সভাত অংশ লৈ কেইবাটাও অভিলাষী আঁচনিৰ শুভ উদ্বোধন কৰিব মুখ্যমন্ত্ৰীগৰাকীয়ে। ইয়াৰ পৰাই পোনে পোনে বিয়লি 2:30 বজাত গহপুৰৰ বৰঙাবাৰীত GNM স্কুল আৰু ছাত্ৰীনিবাসসহ পেৰামেডিকেল প্ৰতিষ্ঠানৰ শুভ উদ্বোধন কৰিব। কাৰ্যসূচী অনুসৰি অহাকালিৰ দিনটোত পুৱা 10 বজাত বিশ্বনাথৰ পাভৈত এখনি স্বাস্থ্যমেলাৰ শুভ উদ্বোধন কৰাৰ লগতে অংশগ্ৰহণ কৰিব। পুৱা 11:30 বজাত বিহালী সমজিলাৰ কেটলা খেলপথাৰত এখনি ৰাজহুৱা সভাত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা অভিযানৰ আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰিব মুখ্যমন্ত্ৰীগৰাকীয়ে। ইফালে মুখ্যমন্ত্ৰীগৰাকীয়ে বিশ্বনাথ ভ্ৰমণৰ সময়ত বিশ্বনাথৰ ৰাইজ যথেষ্ট উপকৃত বুলি আশাবাদী বিশ্বনাথৰ ৰাইজ।
আজি পবিত্ৰ ঈদ উল ফিতৰ। ৰমজান মাহৰ ৰোজাৰ অন্তত ইছলাম ধৰ্মাৱলম্বী লোকসকলে আজি উলহ মালহেৰে ঈদ উদযাপন কৰিছে। সমূহীয়া নামাজৰ বাবে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ মছজিদ আৰু ঈদগাহসমূহ সজাই তোলা হৈছে। তদুপৰি বাসগৃহসমূহো আটক ধুনীয়াকৈ সজাই তোলাৰ উপৰি অতিথিক আপ্যায়নৰ বাবে ঘৰে ঘৰে সুস্বাদু খাদ্যসম্ভাৰ প্ৰস্তুত কৰা হৈছে। গুৱাহাটী মহানগৰীৰ ফাঁচী বজাৰ, গণেশগুৰি, হাতীগাঁওকে ধৰি বিভিন্ন অঞ্চলৰ বজাৰসমূহত ঈদৰ সামগ্ৰী ক্ৰয় কৰাৰ বাবে কালি জনসাধাৰণে ভিৰ কৰা পৰিলক্ষিত হয়। খন্তেক পাছতে বিশ্বশান্তিৰ কামনাৰে ইছলামধৰ্মী লোকসকলে সমূহীয়া নামাজত অংশ ল'ব। ৰাজ্যৰ অন্যান্য জিলাৰ লগতে শিৱসাগৰ আৰু হোজাই জিলাৰ বিভিন্ন অঞ্চলত ঈদ উল ফিতৰ উপলক্ষে ব্যাপক উৎসাহ উদ্দীপনাই বিৰাজ কৰিছে। শিৱসাগৰ নগৰ আৰু ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলৰ ঈদগাহসমূহৰ লগতে জুম্মা মছজিদসমূহ সজাই পৰাই তোলা হৈছে। বৰাক উপত্যকাৰ জিলাকেইখনতো ঈদ উল ফিতৰ উপলক্ষে উৎসৱমুখৰ পৰিৱেশে বিৰাজ কৰিছে। কাছাৰ আৰু শ্ৰীভূমি জিলাৰ জনসাধাৰণে ঈদ উদযাপনৰ বাবে সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰিছে। শ্ৰীভূমি জিলাত 9 বজাত ঈদৰ নামাজৰ আয়োজন কৰা হৈছে। শিশুসকলৰ বাবে সাংস্কৃতিক অনুষ্ঠান, কিৰাত আৰু আবৃত্তি অনুষ্ঠানৰো আয়োজন কৰা হৈছে। কাছাৰ জিলাতো উৎসাহ উদ্দীপনাৰে ঈদ উল ফিতৰ উদযাপন কৰিবলৈ লোৱা হৈছে। এই বিষয়ে এয়া শিলচৰৰ পৰা আমাৰ সংবাদদাতা আখী দাস।
আজি পবিত্ৰ ঈদ উল ফিতৰ, ৰমজান মাহৰ অন্তত আজি ইছলাম ধৰ্মাৱলম্বীসকলে সমূহীয়া নামাজ আদায় কৰি ঈদ পালন কৰিবলৈ সাজু হৈছে। ৰাজ্যৰ আন আন প্ৰান্তৰ সমান্তৰালকৈ কাছাৰ জিলাৰ ঈদগাহসমূহ আটক ধুনীয়াকৈ সজাই তোলা হৈছে। আজি শিলচৰৰ ইটখলা ঈদগাহত অলপ পিছতেই সমূহীয়া ঈদৰ নামাজ অনুষ্ঠিত হ'ব। ঈদৰ নামাজৰ নেতৃত্ব দিব শিলচৰ বৰ মছজিদৰ মুখ্য ইমাম মৌলানা ছাব্বিৰ আহমেদ লস্কৰে। মই বৰ্তমান উপস্থিত আছো ঈদখলা ঈদগাহ পথাৰত, য'ত দেখিবলৈ পোৱা গৈছে মানুহৰ মাজত ব্যাপক উৎসাহ আনন্দ। সমূহীয়া নামাজ আদায় কৰিবলৈ হাজাৰ হাজাৰ ইছলাম ধৰ্মাৱলম্বীসকলে গোট খাইছে ঈদখলা ঈদগাহ পথাৰত। ইফালে কাছাৰ জিলাত শান্তিপূৰ্ণ ঈদ উল ফিতৰ উদযাপন কৰিবলৈ সকলো ধৰণৰ নিৰাপত্তা ব্যৱস্থা গঢ়ি তুলিছে কাছাৰ জিলা প্ৰশাসনে। জিলা আৰক্ষী অধীক্ষকে গুৰুত্বপূৰ্ণ আৰু স্পৰ্শকাতৰ ক্ষেত্ৰত পৰ্যাপ্ত নিৰাপত্তাৰ ব্যৱস্থা স্থাপন কৰিছে। ঈদগাহ, মছজিদ, বজাৰ আৰু অন্যান্য গুৰুত্বপূৰ্ণ স্থানত পৰ্যাপ্ত পৰিমাণৰ আৰক্ষী নিয়োগ কৰা হৈছে। বিশেষকৈ ঈদখলা ঈদগাহ আৰু অন্যান্য নিৰ্দিষ্ট স্থানত ঈদৰ নামাজ সুচাৰুৰূপে পৰিচালনা হোৱাৰ বাবে প্ৰয়োজনীয় নিৰাপত্তা ব্যৱস্থা গ্ৰহণ কৰা হৈছে।
ধুবুৰী, গোৱালপাৰাকে ধৰি অন্যান্য জিলাসমূহতো ধৰ্মীয় ৰীতি নীতি আৰু উৎসাহ উদ্দীপনাৰে ঈদ উদযাপন কৰা হৈছে। ধুবুৰীত খান্তেক পাছতে সমূহীয়া নামাজৰ বাবে সকলো সাজু হৈছে। এই উৎসৱ শান্তিপূৰ্ণভাৱে উদযাপনৰ বাবে জিলা প্ৰশাসন আৰু আৰক্ষী প্ৰশাসনে সকলো ব্যৱস্থা গ্ৰহণ কৰিছে। ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই ঈদ উল ফিতৰ উপলক্ষে অসমৰ জনসাধাৰণলৈ শুভেচ্ছা জ্ঞাপন কৰিছে। এই উপলক্ষে দিয়া এটা বাৰ্তাত ৰাজ্যপালগৰাকীয়ে বিশ্বাস, কৃতজ্ঞতা আৰু আধ্যামিক পৰিপূৰ্ণতাক প্ৰতিফলিত কৰা এই উৎসৱে জনসাধাৰণৰ মাজত আম অনুশাসন আৰু নিষ্ঠাৰ মনোভাৱ জাগ্ৰত কৰে বুলি উল্লেখ কৰে। মুখ্যমন্ত্ৰী ড হিমন্ত বিশ্ব শৰ্মাই পবিত্ৰ ঈদ উল ফিতৰ উপলক্ষে ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ লগতে সমূহ অসমবাসীলৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছে। বড়ো জনগোষ্ঠীৰ পিতৃস্বৰূপ বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ উপজা দিনটো আজি ছাত্ৰ দিৱস হিচাপে উদযাপন কৰা হৈছে। এই উপলক্ষে ৰাজ্যৰ বিদ্যালয়, মহাবিদ্যালয় আৰু শিক্ষানুষ্ঠানসমূহত বিভিন্ন অনুষ্ঠানৰ আয়োজন কৰা হৈছে। এই উপলক্ষে আজি কটন বিশ্ববিদ্যালয়ত প্ৰথম বডোফা উপেন্দ্ৰনাথ ব্ৰহ্ম স্মাৰক বক্তৃতানুষ্ঠানৰ আয়োজন কৰা হৈছে। অনুষ্ঠানত বি টি আৰৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৱে বড়োলেণ্ড শান্তিৰ আৰ্হিস্বৰূপ, বড়োলেণ্ডৰ ৰূপান্তৰ আৰু ভৱিষ্যতৰ লক্ষ্য শীৰ্ষক বিষয়ত বক্তৃতা আগবঢ়াব। অনুষ্ঠানত শিক্ষামন্ত্ৰী ডাঃ অনুজ পেগু মুখ্য অতিথি হিচাপে উপস্থিত থাকিব। এই কাৰ্যসূচীত কটন বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক ৰমেশ চন্দ্ৰ ডেকা সন্মানীয় অতিথি হিচাপে উপস্থিত থাকিব। উল্লেখযোগ্য যে দূৰদৰ্শী আৰু প্ৰতিভাসম্পন্ন উপেন্দ্ৰনাথ ব্ৰহ্মই পদাৰ্থবিদ্যাত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰাৰ পাছত কৰ পৰিদৰ্শকৰ চাকৰি ত্যাগ কৰি বড়ো আন্দোলনক নেতৃত্ব দিছিল। জনগোষ্ঠীটোৰ আশা আকাংক্ষা আৰু সমস্যাসমূহ দূৰ কৰাৰ বাবে তেওঁ গণতান্ত্ৰিক পন্থাৰে প্ৰয়াস চলাইছিল। আজি বডোফাৰ উপজা দিন উপলক্ষে বি টি আৰৰ জিলাকেইখনত দল সংগঠনসমূহে বিভিন্ন অনুষ্ঠানৰ আয়োজন কৰিছে। ৰাজ্য চৰকাৰে ছাত্ৰ ছাত্ৰীসকলৰ দক্ষতা বিকাশৰ বাবে বিদ্যালয়তে বিভিন্ন কৌশল বিকাশ সন্দৰ্ভত প্ৰশিক্ষণ প্ৰদানৰ ব্যৱস্থা কৰিব। শিক্ষা, ভৈয়াম জনজাতি আৰু পিছপৰা শ্ৰেণীৰ কল্যাণ মন্ত্ৰী ডাঃ অনুজ পেগুৱে কালি ডিব্ৰুগড় জিলাত কেইবাখনো চাহ বাগিচাৰ আদৰ্শ বিদ্যালয় উদ্বোধন কৰি এই বিষয়ে প্ৰকাশ কৰে। তেওঁ কয় যে শিক্ষাৰ উদ্দেশ্য কেৱল চাকৰি হোৱাৰ পৰিৱৰ্তে এগৰাকী ব্যক্তিক শৃংখলাবদ্ধ ৰূপত গঢ়ি তোলাটো হোৱা উচিত। চৰকাৰে সমগ্ৰ শিক্ষা অসমৰ অধীনত ৰাজ্যৰ প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰী, বিশেষকৈ দিব্যাংগসকলে শিক্ষা লাভ কৰাটো নিশ্চিত কৰিব বুলি ডাঃ পেগুৱে উল্লেখ কৰে। যোৰহাট জিলাৰ মৰিয়নী থানাৰ অন্তৰ্গত ভেলগুৰিত কালি আৰক্ষীয়ে এটা গড়ৰ খৰ্গ আৰু বুজন পৰিমাণৰ মাদক দ্ৰব্যৰ সৈতে এজন লোকক গ্ৰেপ্তাৰ কৰে। লোকজন উৎপল হাজৰিকা ওৰফে ভাইটি বুলি চিনাক্ত কৰা হৈছে। এই লোকজন দীৰ্ঘদিন ধৰি মাদক দ্ৰব্য সৰবৰাহৰ সৈতে জড়িত থকাৰ অভিযোগ আৰক্ষীয়ে লাভ কৰি যোৱা কেইবামাহ ধৰি তেওঁৰ সন্ধান চলাই আছিল। দৰং জিলাৰ ঠোলা থানাৰ অন্তৰ্গত গড়াপৰি নিচপি খেৰাজ গাঁৱত আজি পুৱা সংঘটিত এটা পথ দুৰ্ঘটনাত দুজন মটৰচাইকেল আৰোহী নিহত হয়। এই দুৰ্ঘটনাটোত আন দুজন আৰোহী গুৰুতৰভাৱে আহত হৈছে। নিহত এজনক খেৰাজ গাঁৱৰ চুকুৰ আলী বুলি চিনাক্ত কৰা হৈছে। আহত ব্যক্তি দুজনক মঙলদৈ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। কামৰূপ জিলা প্ৰশাসনৰ উদ্যোগত আমিনগাঁৱত আজি কামৰূপ জিলা দিৱস পালন কৰা হৈছে। এই উপলক্ষে আজি পুৱা আমিনগাঁৱৰ সংহত জিলা আয়ুক্ত কাৰ্যালয়ৰ পৰা আগিয়াথুৰি পাহাৰলৈ জিলা আয়ুক্ত দেৱকুমাৰ মিশ্ৰৰ নেতৃত্বত এটা ট্ৰেকিং কাৰ্যসূচীৰ আয়োজন কৰা হয়। এই কাৰ্যসূচীত অংশ লৈ আয়ুক্তগৰাকীয়ে আগিয়াথুৰি পাহাৰক পৰ্যটন ক্ষেত্ৰলৈ পৰিৱৰ্তন কৰা হ'ব বুলি ঘোষণা কৰিছে। আপোনালোকে পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া আহক জিন্তিৰাণী ডেকাৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰিত চকু ফুৰাওঁ।
গুৱাহাটী অভিমুখী বাংগালুৰু কামাখ্যা ছুপাৰফাষ্ট এক্সপ্ৰেছৰ কালি 11টাকৈ ডবা লাইনচ্যুত হৈ এগৰাকী যাত্ৰী নিহত আৰু 8গৰাকী যাত্ৰী গুৰুতৰভাৱে আহত হোৱাৰ বাতৰি অসমীয়া প্ৰতিদিন কাকতৰ লগতে দৈনিক অসম, আমাৰ অসম আদি কাকতে প্ৰকাশ কৰিছে। সাংবাদিকৰ নিৰাপত্তাৰ বাবে কঠোৰ আইনৰ দাবী তুলি কালি গুৱাহাটী প্ৰেছ ক্লাবত অনুষ্ঠিত সভাৰ বাতৰি দৈনিক অসম কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। ৰাষ্ট্ৰীয় পেঞ্চন আঁচনিত অন্তৰ্ভুক্ত হোৱা কৰ্মচাৰীসকলক পুৰণি পেঞ্চন আঁচনি সামৰি লোৱা প্ৰক্ৰিয়া আৰম্ভ হৈছে। ৰাজ্য চৰকাৰৰ বিত্ত সচিবে আৰম্ভ কৰা অ' পি এছলৈ পৰিৱৰ্তন কৰা প্ৰক্ৰিয়াৰ এটা বাতৰি দৈনিক জনভূমিকাকতে প্ৰকাশ কৰিছে। ব্ৰিটিছৰ দিনতে নিৰ্মিত গুৱাহাটীৰ মাজমজিয়াত অৱস্থিত মহাফেজখানা গুৱাহাটী মহানগৰ উন্নয়ন প্ৰাধিকৰণে ভাঙি দিয়াৰ বাতৰিটো আমাৰ অসম কাকতে শতাব্দী প্ৰাচীন মহাফেজখানা নিশা ভাগি দিয়া হল বুলডোজাৰেৰে শিৰোনামেৰে প্ৰকাশ কৰিছে। সমাগত পঞ্চায়ত নিৰ্বাচনত মিত্ৰতা আৰু প্ৰয়োজন সাপেক্ষে বিজেপি আৰু অসম গণ পৰিষদ প্ৰতিদ্বন্দ্বিতাত অৱতীৰ্ণ হ'ব। এই বিষয়ক লৈ ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয়ে দুয়োটা মিত্ৰদলৰ শীৰ্ষ নেতৃত্বৰ মাজত অনুষ্ঠিত বৈঠকৰ বাতৰি দৈনিক অগ্ৰদূত কাকতে প্ৰকাশ কৰিছে। প্ৰাক্তন গৃহমন্ত্ৰী, অসম আন্দোলনৰ শক্তিশালী নেতা তথা অসম চুক্তিৰ অন্যতম স্বাক্ষৰকাৰী প্ৰয়াত ভৃগু কুমাৰ ফুকনৰ একমাত্ৰ সন্তান উপহা ফুকনৰ মৃত্যুৰ বাতৰিটো আন আন কাকতৰ লগতে অসমীয়া খবৰ কাকতেও প্ৰকাশ কৰিছে। জলবায়ু পৰিৱৰ্তন, গোলকীয় উষ্ণতাৰ বিৰূপ প্ৰভাৱৰ ফলস্বৰূপে ৰাজ্যত মাৰ্চ মাহতে মেৰ দৰে গৰম অনুভূত হৈছে। বৰষুণৰ অভাৱত পাৰস্তম্ভ অস্বাভাৱিকভাৱে ঊৰ্ধমুখী হোৱাৰ এটা বাতৰি নিয়মীয়া বাৰ্তা কাকতে প্ৰকাশ কৰিছে। ৰাজ্যৰ ডিব্ৰুগড় জিলাত সশস্ত্ৰ বাহিনীৰ বিশেষ ক্ষমতা আইন প্ৰত্যাহাৰৰ লগতে চৰাইদেউ, শিৱসাগৰ আৰু তিনিচুকীয়া জিলাত এই আইনৰ ম্যাদ অহা ছমাহলৈ বৃদ্ধি কৰা হৈছে। মণিপুৰ, নাগালেণ্ড আৰু অৰুণাচলৰ অংশবিশেষে এই আইনৰ ম্যাদ অহা ছমাহলৈ বৃদ্ধি কৰাৰ বাতৰিটো দ্য চেণ্টিনেল কাকতে প্ৰকাশ কৰিছে। বিধ্বংসী ভূমিকম্পৰ পাছত ম্যানমাৰ মৃত্যু উপত্যকালৈ পৰিণত হৈছে। এই বাতৰিটো দ্য আছাম ট্ৰিবিউন কাকতে প্ৰকাশ কৰিছে।
দক্ষিণ শালমৰা মানকাছৰ জিলাৰ হাতশিঙিমাৰী ছুপাৰ মাৰ্কেটত যোৱা নিশা অগ্নিকাণ্ড সংঘটিত হয়। এখন গেলামালৰ দোকানত হোৱা অগ্নিকাণ্ডৰ ফলত দোকানখনৰ কেইবালাখ টকাৰ সামগ্ৰী ভস্মীভূত হয়। স্থানীয় লোকে অগ্নি নিৰ্বাপক বাহিনীক খবৰ দিয়াত তাৎক্ষণিকভাৱে জুই নিৰ্বাপন কৰাটো সম্ভৱ হৈ উঠে। অগ্নিকাণ্ডৰ কাৰণ অৱশ্যে এতিয়াও জানিব পৰা হোৱা নাই। আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰি বিভাগৰ বাতৰি আৰু কেতবোৰ অনুষ্ঠানৰ সময় কিছু সাল সলনি কৰা হৈছে। শ্ৰোতাসকলৰ বিপুল দাবীৰ প্ৰতি সঁহাৰি জনাই জনপ্ৰিয় অনুষ্ঠান জিলাৰ ৰেহৰূপ কাইলৈৰ পৰা পুনৰ সন্ধিয়াৰ পৰিৱৰ্তে পুৱা 9:15ৰ পৰা 9:20লৈ প্ৰচাৰৰ দিহা কৰা হৈছে। দিনৰ 10:00 প্ৰচাৰিত মুখ্য বাতৰি কাইলৈৰ পৰা 11:00 প্ৰচাৰ কৰা হ'ব। একেদৰে বিবিধ ভাৰতীযোগে পুৱা 7:28 আৰু নিশা 8:28 প্ৰচাৰিত মুখ্য বাতৰি প্ৰচাৰ কাইলৈৰ পৰা বন্ধ কৰা হ'ব। গুৱাহাটীৰ বৰ্ষাপাৰা ষ্টেডিয়ামত কালি নিশা অনুষ্ঠিত আই পি এল ক্ৰিকেট প্ৰতিযোগিতাৰ এখন খেলত ৰাজস্থান ৰয়েলছে চেন্নাই ছুপাৰ কিংছক 6 ৰাণৰ ব্যৱধানত পৰাস্ত কৰে। প্ৰথমে বেট ধৰি ৰাজস্থান ৰয়েলছে নিৰ্ধাৰিত 20 অভাৰত 9টা উইকেটৰ বিনিময়ত 182 ৰাণ সংগ্ৰহ কৰে। প্ৰত্যুত্তৰত চেন্নাই ছুপাৰ কিংছে নিৰ্ধাৰিত 20 অভাৰত 6টা উইকেটৰ বিনিময়ত 176 ৰাণহে সংগ্ৰহ কৰিবলৈ সমৰ্থ হয়। আজি মুম্বাইৰ ৱাংখেৰে ষ্টেডিয়ামত মুম্বাই ইণ্ডিয়ানছ কলকাতা নাইট ৰাইডাৰ্ছৰ মুখামুখি হ'ব। খেলখন সন্ধিয়া 7:30 আৰম্ভ হ'ব। স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থকাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 34 ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বনিম্ন তাপমাত্ৰা 21 ডিগ্ৰী চেলছিয়াছ হ'ব পাৰে বুলি বৰজাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। বতৰ বিজ্ঞান কেন্দ্ৰই এই সময়ছোৱাত অৰুণাচল প্ৰদেশ, অসম আৰু মেঘালয়ৰ ঠাই বিশেষে পাতলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে বুলিও প্ৰকাশ কৰিছে। ডিব্ৰুগড় জিলাৰ পৰা সশস্ত্ৰ বাহিনীৰ বিশেষ ক্ষমতা আইন প্ৰত্যাহাৰ, তিনিচুকীয়া, চৰাইদেউ আৰু শিৱসাগৰ জিলাত আইনৰ ম্যাদ আৰু ছমাহলৈ বৃদ্ধি, ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনী প্ৰচাৰৰ আজি বিয়লি 3:00 সামৰণি, দেশৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত ঈদ উল ফিতৰ উদযাপন, মছজিদ ঈদগাহত সমূহীয়া নামাজ, বডফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ জন্মদিন উপলক্ষে আজি ৰাজ্যজুৰি ছাত্ৰ দিৱস পালন, আৰু গুৱাহাটীৰ বৰ্ষাপাৰা ষ্টেডিয়ামত কালি অনুষ্ঠিত আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত চেন্নাই ছুপাৰ কিংছৰ বিৰুদ্ধে ৰাজস্থান ৰয়েলছৰ জয়লাভ। আমাৰ এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী মুখ্য বাতৰি দিনৰ 10:00 শুনিবলৈ পাব।